ছবি 12। ইসরায়েলীসকলৰ আনন্দ। ঈশ্বৰ সৌ খাননীয়সকলৰে আৰাইয়া ইছৰাইলীৰে সাহায্য কৰিছিল। দবৰ আৰু বাৰক ঈশ্বৰৰে ধন্যবাদ দিলা, লাগি ধন্যবাদ দোৱাৰ লাগি এটা গান গাইলা। মানুহসকল বহুত আনন্দ হলা। দবাৰৰ মতো এজন নেত্ৰী পাইয়া তাৰা খুব খুশি হইলা। তাৰা তানৰে মায়ৰ মতো দেখা। তাৰা জায়েৰে ধন্যবাদ দিলা যে তাইন শিষ্যৰে ডৰাইছন না। ঈশ্বৰ দুই মহিলাৰে ইছৰাইলৰ ৰক্ষা লাগি ব্যৱহাৰ কৰছন। বন্ধুসকল, যাৰা দুৰ্বল মনৰ তাৰাৰে ঈশ্বৰ শক্তিশালী মানুহৰ আৰাইবাৰ লাগি ব্যৱহাৰ কৰোঁ। ঈশ্বৰ যীশুৰে ফাটাইলা এই দুনিয়াত যেন তাইৰ শয়তানৰে সকলোৰে পৰাজিত কৰিব পাৰোঁ। শয়তান মানুহসকলে যীশুৰ কোষ মাৰি লৈল। তাৰা মনে হ'ল যীশুৰ আৰু কোনো শক্তি থাকত নাই, কিন্তু ঈশ্বৰ যীশুৰে মৰাতন আবাৰ বচাইলা। যীশু শয়তানৰে আবাৰ সকল শয়তানীৰ আৰাই দিলা। যাৰা যীশুৰ ঈশ্বৰে বিশ্বাস কৰে, নিৰ্ভৰ কৰে, যীশু তাৰাৰ শক্তি দেন অনন্ত জীৱন দিতে পাৰোঁ। আক আমরা গান তুলি আর আনন্দ করি, জেলা ইসরায়েল জাতি করছিল আর আসল ঈশ্বরে আমরা এবাদত করি।